Sewa Akahbani. Batul Purisu Dali Radio. Itra Padhan Batulhum Hol. প্রধানমন্ত্রী নরেন্দ্র মোদী পোল্যান্ড আর ইউক্রেইনের বিদেশীয় সমন্বয়সূচীর দ্বিতীয় কথা সন্দিক পর্যায়ত শিবর উপস্থিত হয়েছে। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে কৈছে যে ইসরোয়ে অকল মহাকাশ ক্ষেত্রতে নহয় বরং দেশের আর্থিক সামাজিক বিকাশতো গুরুত্বপূর্ণ অবদান আগবঢ়াইছে। কলকাতার শিয়ালদহের এখন আদালতে আজিকৰ চিকিৎসা মহাবিদ্যালয়ৰ ধর্ষণ আৰু হত্যাৰ বিষয়ত গ্ৰেপ্তাৰ হোৱা সঞ্জয় নায়ক সুদৃঢ়ভাৱে জেল হাবিতলৈ প্ৰেৰণ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বত শান্তি সমৃদ্ধি আৰু সুস্থিৰতা নিশ্চিত কৰিব পাৰে বুলি প্ৰকাশ কৰিছে আৰু শিক্ষা মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলক বিদ্যালয় সুৰক্ষা আৰু নিৰাপত্তা নিৰ্দেশাৱলী 2021 ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে। প্রধানমন্ত্রী নরেন্দ্র মোদী পোল্যান্ড আর ইউক্রেইনের বিদেশীয় ভ্রমণসূচীর দ্বিতীয় তথা অন্তিম পর্যায়ত আজি কিভত উপস্থিত হয়। পোল্যান্ডের পর রেলেরে কিভত উপস্থিত হওয়া প্রধানমন্ত্রীগুলি ভারতীয় সম্প্রদায়ের লোকসকলে বিপুলভাবে আদরণি জানায়। শ্রীমোদীয়ে কিভস্থিত ইউক্রেইনের রাষ্ট্র ইতিহাস সংগ্রহালয়ত মাল্টিমিডিয়া শিশু শহীদ প্রদর্শনী পরিদর্শন করে। পরিদর্শনকালত ইউক্রেইনের রাষ্ট্রপতি ভলদিমির জেলেনস্কিয়ে প্রধানমন্ত্রীক সঙ্গ দিয়ে। দুগৰাকী নেতাই শিশুর স্মৃতির প্রতি সম্মান জানায়। সংঘর্ষত প্রাণ হেরা শিশুর স্মৃতি হিসাবে আয়োজন করা এই প্রদর্শনী প্রধানমন্ত্রী মোদীর হৃদয়ত গভীর ছাপ পেলায়। কম কম শিশুর প্রাণহানিক লৈ গভীর শোক প্রকাশ করে আর একটা পুতলার শিশুসকলের প্রতি শ্রদ্ধা নিবেদন করে। ইয়ার পূর্বে প্রধানমন্ত্রী মোদীয়ে কিভত থাকা মহাত্মা গান্ধীর প্রতিমূর্তিত শ্রদ্ধার্ঘ নিবেদন করে। এই উপলক্ষে প্রধানমন্ত্রী মোদীয়ে এখন সম্প্রীতিতে ভরা সমাজ নির্মাণের ক্ষেত্রে মহাত্মা গান্ধীর শান্তির বার্তার শাশ্বত প্রাসঙ্গিকতাত আলোকপাত করে। কয় যে গান্ধীয়ে দেখুৱাই থৈ যোৱা পথে বৰ্তমানৰ গোলকীয় প্ৰত্যাহ্বানৰ সমাধান সূত্ৰ দি আহিছে। 1992 চনত ভাৰত আৰু ইউক্ৰেইনৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপন হোৱাৰ পাছত এয়া হৈছে কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ইউক্ৰেইন ভ্ৰমণ। ভ্ৰমণকালত শ্ৰীমোদী আৰু ৰাষ্ট্ৰপতি জেলেনস্কিয়ে অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক, কৃষি, আন্তঃগাঁথনি, স্বাস্থ্য আৰু শিক্ষা, ভেষজ, প্ৰতিৰক্ষা, সংস্কৃতি আৰু জনসম্পৰ্ককে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ আলোচনা কৰিব। দুয়োগৰাকী নেতাৰ মাজৰ আলোচনাত ইউক্ৰেইনৰ বৰ্তমানৰ সংঘৰ্ষৰ বিষয়টোৱে স্থান লাভ কৰিব। ভাৰতে এই সমস্যা সমাধানৰ বাবে কূটনীতি আৰু আলোচনাৰ পোষকতা কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদীৰ এই ঐতিহাসিক ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্কৰ সম্প্ৰসাৰণত সহায় কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৱে অকল মহাকাশ ক্ষেত্ৰতে নহয় বৰং দেশৰ আৰ্থিক সামাজিক বিকাশতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। নতুন দিল্লীত আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ কাৰ্যসূচী মুকলি কৰি শ্ৰীমতী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে মহাকাশ ক্ষেত্ৰৰ বিকাশৰ বাবে স্বাস্থ্য, পৰিবহণ, পৰিৱেশ, শক্তি সুৰক্ষা, তথ্য প্ৰযুক্তি আৰু আন ভালেমান খণ্ড উপকৃত হৈছে। মহাকাশ অন্বেষণে মানুহৰ সামৰ্থ্য বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অন্বেষণে কল্পনাক বাস্তৱ ৰূপ দিয়াত আৰু ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটন কৰাত সহায় কৰিছে। তেওঁ কয় যে ইছৰোৰ চন্দ্ৰযানে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ ক্ষণটো সকলো ভাৰতীয়ৰ বাবে গৌৰৱৰ মুহূৰ্ত আছিল। ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰাটো এটা প্ৰশংসনীয় পদক্ষেপ বুলি ৰাষ্ট্ৰপতি মুৰ্মুৱে মন্তব্য কৰে। তেওঁ কয় যে মহাকাশ ক্ষেত্ৰত ভাৰতৰ সাফল্য সঁচাকৈ অসাধাৰণ। তেওঁ লগতে কয় যে ন্যূনতম সম্পদৰ জৰিয়তে মংগলযান অভিযান সম্পূৰ্ণ কৰা হওক বা এবাৰতে 87 কৃত্ৰিম উপগ্ৰহৰ উৎক্ষেপণে হওক, ভাৰত এনে ভালেমান সাফল্য অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে 2030 চনৰ ভিতৰত মহাকাশক আৱৰ্জনামুক্ত কৰাৰ বাবে ইছৰোৱে গ্ৰহণ কৰা পৰিকল্পনাৰ প্ৰশংসা কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মহাকাশ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে মহাকাশ খণ্ডক অতীতৰ শিকলি পিনি মুক্ত কৰি তুলিছে। তেওঁ কয় যে প্ৰায় 70 বছৰ ধৰি মহাকাশ খণ্ডই স্বাৰোপিত গোপনীয়তাৰ আচ্ছাদনৰ আঁৰত কাম কৰি আছিল, যাৰ ফলত সংস্থাটো সম্পদ আৰু জ্ঞানৰ পৰা বঞ্চিত হৈ আছিল। এই উপলক্ষে ইছৰোৰ অধ্যক্ষ এছ সোমনাথে কয় যে এইবেলি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে। এই দিৱসত সকলো বিভাগ, মন্ত্ৰালয়, শৈক্ষিক প্ৰতিষ্ঠান, বিজ্ঞান সংস্থা, বেচৰকাৰী সংস্থা আৰু জনসাধাৰণে অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় মহাকাশ দিৱসক লৈ জনসাধাৰণৰ মাজত বিপুল উৎসাহ পৰিলক্ষিত হোৱা বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ইছৰোৰ ৰবটিক্স প্ৰতিযোগিতা আৰু ভাৰতীয় মহাকাশ হেকাথনৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰে। কলকাতাৰ শিয়ালদহৰ এখন আদালতে আজিকৰ চিকিৎসা মহাবিদ্যালয়ৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সঞ্জয় নায়ক 14 দিনৰ বাবে জেল হাজতলৈ প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত নায়ক 14 দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। পাছত অভিযুক্তগৰাকীক CBIৰ হাতত অৰ্পণ কৰা হৈছিল। ইপিনে আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ৰ বিত্তীয় অনিয়ম আৰু ভুল পৰিচালনাৰ গোচৰৰ তদন্তৰ দায়িত্ব CBIক অৰ্পণ কৰা হৈছে। কলকাতা উচ্চ ন্যায়ালয়ে আজি চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ জড়িত থকা বিত্তীয় অনিয়মৰ বিষয়টোৰ চি বি আই তদন্তৰ নিৰ্দেশ দিয়ে। পূৰ্বতে ৰাজ্য চৰকাৰে বিষয়টো তদন্তৰ বাবে আৰক্ষী মহাপৰিদৰ্শকৰ নেতৃত্বত এটা বিশেষ তদন্ত দল গঠন কৰিছিল। মহিলাৰ ঘটনাক্ৰমত ৰাজ্যখনৰ স্বাস্থ্য সচিব নাৰায়ণ স্বৰূপ নিগমে আৱাসিক চিকিৎসকসকলক কৰ্মযোগদান কৰিবলৈ আহান জনাইছে। তেওঁ কয় যে আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুন চিকিৎসা অধীক্ষক তথা উপাধ্যক্ষ আৰু অধ্যক্ষ ইতিমধ্যে কামৰ যোগদান কৰিছে। বক্ষ ৰোগ চিকিৎসা বিভাগৰ মুৰববী আৰু সহকাৰী অধীক্ষকক ইতিমধ্যে বদলি কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ স্বাভাৱিকতে মিত্ৰতাৰ এনাজৰীৰে বান্ধ খাই থকা বুলি উল্লেখ কৰি দুয়োখন দেশে বিশ্বত শান্তি সমৃদ্ধি আৰু সুস্থিৰতা সুনিশ্চিত কৰিব পাৰে বুলি প্ৰকাশ কৰে। ৱাশ্বিংটন ডিচিত ভাৰতীয় মূলৰ লোকসকলৰ সৈতে মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন দেশৰ সহযোগিতা ত্বৰান্বিত হৈছে। ভাৰতীয় অৰ্থনীতিৰ প্ৰগতি সন্দৰ্ভত আলোকপাত কৰি শ্ৰীসিঙে কয় যে ভাৰত 2027 চনৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ'ব। প্ৰতিৰক্ষা খণ্ডৰ ৰপ্তানিয়ে 21,000 কোটি টকা স্পৰ্শ কৰা বুলি তেওঁ সদৰি কৰে। এই ভ্ৰমণকালত দুয়োখন দেশে যোগান ব্যৱস্থাপনা সুৰক্ষা অৰ্থাৎ SOSC নথি তথা সংযোগী বিষয়াসকলৰ কাম কাজ সন্দৰ্ভত বুজাবুজি চুক্তিও স্বাক্ষৰ কৰে। SOSC স্বাক্ষৰিত হোৱাৰ লগে লগে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা সম্বৰ্ধন কৰা সামগ্ৰী আৰু সেৱাক অগ্ৰাধিকাৰ দিয়াত সন্মতি প্ৰদান কৰিছে। এই ব্যৱস্থাপনাৰ জৰিয়তে দুয়োখন দেশে পৰস্পৰৰ পৰা উদ্যোগিক সম্পদসমূহ আহৰণ কৰাৰ জৰিয়তে যোগান শৃংখলৰ অপ্ৰত্যাশিত প্ৰতিবন্ধকতা আঁতৰ কৰাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় প্ৰয়োজনসমূহ পূৰ কৰিব পাৰিব। ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্টাদশ SOSC মিত্ৰ দেশ হিচাপে পৰিগণিত হৈছে। শ্ৰীসিঙে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। তদুপৰি তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জেক ছুলিভানকো সাক্ষাৎ কৰিব। শ্ৰীসিঙে সাম্প্ৰতিক তথা ভৱিষ্যতৰ প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মাধ্যমত অধ্যক্ষতা কৰিব। উল্লেখযোগ্য যে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী চাৰিদিনীয়া আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণসূচীৰে কালি সন্ধিয়া ৱাশ্বিংটনত উপস্থিত হয়। গুৱাহাটীৰ কাহিনীপাৰাৰ শেষপুৰ ৰাজহুৱা নামঘৰত কাইলৈৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জন্মাষ্টমীৰ লগত সংগতি ৰাখি নতুনকৈ নিৰ্মাণ কৰা নামঘৰত গুৰু আসন প্ৰতিষ্ঠা, নাম প্ৰসংগ আৰু ভাগৱত পাঠ কাৰ্যসূচী হাতত লোৱা হৈছে। উল্লেখযোগ্য যে 1988 চনত কাঠ তাহাৰে নিৰ্মিত নামঘৰটো শেহতীয়াকৈ ৰাজহুৱা বৰঙণিৰে নতুন ৰূপত সজাই তোলা হৈছে। শিক্ষা মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলক বিদ্যালয় সুৰক্ষা আৰু নিৰাপত্তা নিৰ্দেশাৱলী 2021 ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে। স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগে শিশুক যৌন অপৰাধৰ পৰা সুৰক্ষা আইনৰ নীতি নিৰ্দেশনা অনুসৰি এই নিৰ্দেশাৱলী যুগুতাই উলিয়াইছে। এই নিৰ্দেশাৱলীত চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু ব্যক্তিগত বিদ্যালয়ত অধ্যয়নৰত শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত বিদ্যালয় প্ৰশাসনৰ উত্তৰ দায়িত্ব নিশ্চিত কৰাৰ ব্যৱস্থা আছে। ইয়াৰ উপৰি নিৰ্দেশাৱলীত সতৰ্কতামূলক শিক্ষা, বিভিন্ন পক্ষৰ উত্তৰদায়িত্ব নিৰ্ধাৰণ কৰা, অৱগত কৰাৰ প্ৰক্ৰিয়া, যাৱতীয় আইনী ব্যৱস্থা, সহায় সমৰ্থন, পৰামৰ্শ আৰু সুৰক্ষিত বাতাবৰণৰ ব্যৱস্থাৰ উল্লেখ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 113 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800117800 এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে আজি পৰামৰ্শ গ্ৰহণৰ অন্তিম দিন। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতে অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পোলেণ্ড আৰু ইউক্ৰেইনৰ দুদেশীয় ভ্ৰমণসূচীৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ত উপস্থিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে ইছৰোৱে অকল মহাকাশ ক্ষেত্ৰতে নহয় বৰং দেশৰ অৰ্থ সামাজিক বিকাশতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আনিছে। কলকাতাৰ চোৱালডোহৰ এখন আদালতে আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ৰ ধৰ্ষণ আৰু হত্যাৰ বিষয়ত গ্ৰেপ্তাৰ হোৱা চন্দ্ৰ ৰায়ক প্ৰতিদিনৰ বাবে জেল হিচাপে প্ৰেৰণ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দেশত শান্তি, সমৃদ্ধি আৰু সুস্থিৰতা সুনিশ্চিত কৰিব পাৰে বুলি প্ৰকাশ কৰিছে আৰু শিক্ষা মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলক বিদ্যালয় সুৰক্ষা নিৰাপত্তা নিৰ্দেশাৱলী 2021 ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে আৰম্ভ কৰিছে।